মথি অধ্যায় 27। পাছে ৰাতিপুৱাৰত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মন্ত্ৰণা কৰিলে আৰু তেওঁক বান্ধি লৈ গৈ পিলাট নামেৰে দেশাধিপতিৰ হাতত সোধাই দিলে। তেতিয়া তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া যীহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক সেই ডেৰকুৰি ৰূপ উভতাই দি ক'লে,
নিৰ্দোষীত তেজত সোধাই দিয়াত মই পাপ কৰিলো।
কিন্তু তেওঁলোকে ক'লে,
তাকনো আমাৰ কি, তুমিয়ে তাক চাবা।
তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে চিপজুৰি ল'লে। পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে,
ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থ'ব নাপায়।
তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। এইকাৰণে আজিলৈকে সেই মাটিক তেজৰ মাটি বোলে। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল যে,
ইছৰাইলৰ সন্তানৰ কোনো কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে সেই মূল্য নিৰূপণ কৰাজনৰ ডেৰকুৰি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে, সেই বচন সিদ্ধ হ'ল।
তুমি যিহুদীবিলাকৰ ৰজানে?
যীশুৱে তেওঁক ক'লে,
ঠিক তুমিয়ে কৈছা।
কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক অপবাদ দিলতো তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পিলাতে তেওঁক ক'লে,
এওঁবিলাকে তোমাৰ সৈতে কিমান সাক্ষ্য দিছে তাক তুমি শুনা নাইনে?
কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত লোকসমূহে যি বন্দীকে ইচ্ছা কৰে দেশাধিপতিয়ে তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেওঁৰ এনে নিয়ম আছিল। সেই সময়ত বাৰাব্বা নামেৰে এটা কুখ্যাত বন্দী আছিল। তাতে তেওঁবিলাক গোট খালত পিলাতে তেওঁবিলাকক সুধিলে,
মই তোমালোকলৈ কাক মুকলি কৰাটো তোমালোকৰ ইচ্ছা, বাৰাব্বা নাইবা খ্ৰীষ্ট বোলা যীশু?
কিয়নো তেওঁলোকে অসূয়াৰে যীশুক সোধাই দিছিল বুলি তেওঁ জানিছিল। পাছে তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে,
সেই ধাৰ্মিকজনৰ কথাত তুমি একো হাত নিদিবা, কিয়নো তেওঁৰ কাৰণে মই আজি সপোনত বহুত দুখ পালো।
কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে বাৰাব্বাক খুজিবলৈ আৰু যীশুক বিনষ্ট কৰাবলৈ লোকসমূহক উচতালে। তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁবিলাকক ক'লে,
এই দুয়োৰ মাজত মই কোনজনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা?
তেওঁবিলাকে ক'লে,
বাৰাব্বাক।
পিলাতে তেওঁবিলাকক ক'লে, সকলোৱে ক'লে,
তাক ক্ৰুচত দিয়া হওক।
তাতে পিলাতে ক'লে,
কিয়, তেওঁ কি দোষ কৰিলে?
কিন্তু তেওঁবিলাকে বৰকৈ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তেতিয়া তেওঁৰ শ্ৰমৰ ফল ধৰক চাৰি ঘূৰা মোৰা বাঢ়িছেহে। ইয়াকে দেখি পিলাতে লোকসমূহৰ আগতে পানী লৈ হাত ধুই ক'লে,
এই ধাৰ্মিকজনৰ ৰক্তপাতক মই নিৰ্দোষী, তোমালোকেই চাবা।
তাতে সকলোৱে উত্তৰ দি ক'লে,
তাৰ তেজে আমাক আৰু আমাৰ সন্তানবিলাককো পাওক।
তেতিয়া তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটোৰিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদলক গোটালে আৰু তেওঁৰ গাৰ কাপোৰ গুচাই সেন্দুৰ বৰ্ণীয় ৰাজবস্ত্ৰ পিন্ধালে আৰু কাঁইটেৰে কিৰিটি সাজি তেওঁৰ মূৰত দিলে আৰু সোঁহাতত এডাল নল দি তেওঁৰ আগত আঁঠুলৈ, এইবুলি তেওঁক বিদ্ৰুপ কৰিলে। পাছে তেওঁৰ গাত থুই পেলাই নলডাল লৈ মূৰত কোবালে। এইদৰে তেওঁ বিদ্ৰুপ কৰিলত সেই ৰাজবস্ত্ৰ গুচাই তেওঁ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ লৈ গ'ল। পাছে তেওঁলোক ওলাই যাওঁতে চিমোন নামেৰে কুৰিনিয়া মানুহ এজনক পাই যীশুৰ ক্ৰুচ বৈ নিবলৈ তেওঁক ধৰি নিলে আৰু গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামেৰে এখন ঠাই পালত তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে। কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। পাছে তেওঁলোকে যীশুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে আৰু তাতে বহি তেওঁক পহৰা দি থাকিলে,
এইজনা যিহুদীবিলাকৰ ৰজা।
আৰু তেওঁৰ এই অপবাদ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিলে। সেই সময়ত তেওঁৰ সোঁফালে এটা বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে,
হেৰা মন্দিৰ নষ্ট কৰোতা আৰু তিনিদিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰা, আৰু তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে ক্ৰুচৰ পৰা নামা।
সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰোপ কৰি ক'লে,
সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে, সি ইছৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেহে আমি তাক বিশ্বাস কৰিম, সি ঈশ্বৰত ভৰসা কৰিছে, ঈশ্বৰে যদি তাক ভাল পায় তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন, কিয়নো সি কৈছিল মই ঈশ্বৰৰ পুত্ৰ।
আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। পাছে বাৰ বজাৰ পৰা তিনি বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আৰু তিনিমান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে,
এলি এলিয়া লামা সবাক্তানি,
অৰ্থাৎ
হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা।
তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি ক'লে,
ই এলিয়াক মাতিছে।
তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটা লৈ চিৰিকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিন্তু আনবিলাকে ক'লে,
এৰি দিয়া, এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক।
পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণ ত্যাগ কৰিলে। আৰু চোৱা, মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিতা হ'ল, ভূমিকম্প হ'ল, শিলবোৰো ফাটিল, আৰু মৈদামবোৰ মুকলি হ'লত নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শত ওলা হ'ল। আৰু তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গৈ বহুতক দেখা দিলে। পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীশুক পহৰা দি থকাবিলাকে এই ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি বৰ ভয় পাই ক'লে,
এওঁ স্বৰূপেই ঈশ্বৰৰ পুত্ৰ।
মগদলিনী মৰিয়ম আৰু জাকৌব আৰু যোচীৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক আদি কৰি যিসকল তিৰোতাই যীশুৰ সেৱা শুশ্ৰূষা কৰি গালিলৰ পৰা তেওঁৰ পাছে পাছে আহিছিল, সেই সকলোৱে আঁতৰৰ পৰা চাই আছিল। পাছে গধূলি হ'লত যীশুৰ শিষ্য হোৱা আৰিমিথিয়া নগৰৰ যোচেফ নামৰ এজন ধনী মানুহ আহি পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে। তাতে পিলাতে দিবলৈ আজ্ঞা দিলে। পাছে যোচেফে দেহ লৈ সন সূতাৰ মিহি চাফা কাপোৰেৰে মেৰাই নিজৰ যি নতুন মৈদাম শিলত খান্দিছিল তাৰ ভিতৰত শুৱাই থৈ মৈদামৰ দুৱাৰত বৰ এচটা শিল বগৰাই দি গুচি গ'ল। আৰু মগদলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ সন্মুখত বহি আছিল। পাছদিনা, অৰ্থাৎ আয়োজন দিনৰ পাছদিনা, প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে পিলাতৰ ওচৰত গোট খাই ক'লে,
সেই মহাশয়, সেই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল তিনিদিনৰ মূৰত মই পুনৰাই উঠিম, এই কথা আমাৰ মনত পৰিছে, এই হেতুকে তৃতীয় দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক, কিজানি তাৰ শিষ্যবোৰে আহি তাক চুৰকৈ নি মানুহবিলাকক ক'ব তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, সেয়ে হ'লে প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি হানিজনক হ'ব।
পিলাতে তেওঁলোকক ক'লে,
তোমালোকে এডাল চন্তৰী পাবা, যোৱা, তোমালোকে যেনেকৈ পাৰা ৰাখা গৈ।
তাতে তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰি চন্তৰী দলৰ দ্বাৰাই মৈদাম ৰখালে।